বাতৰি সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বৰ সৰ্বদলীয় প্ৰতিনিধি দলটো আলজেৰিয়া, ছৌদি আৰৱ, কুৱেইট আৰু বাহৰেইন ভ্ৰমণ সামৰি আজি পুৱা নতুন দিল্লীলৈ ঘূৰি আহে। অসমৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি সকলো ধৰণৰ সাহায্যৰ প্ৰতিশ্ৰুতি দিয়ে। ব্ৰাজিলৰ ব্ৰাছিলিয়াত অনুষ্ঠিত ব্ৰিক্সৰ অন্তৰ্ভুক্ত দেশসমূহৰ যোগাযোগ মন্ত্ৰীসকলৰ বৈঠকত ভাৰতে বহনক্ষম আৰু ভৱিষ্যতৰ বাবে সাজু ডিজিটেল বিকাশৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। ইটালীত থকা ইউৰোপৰ আটাইতকৈ সক্ৰিয় হিচাপে পৰিচিত মাউণ্ট ইটনা আগ্নেয়গিৰিৰ কালি উদগীৰণ হয়। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পাঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ'ব। অপাৰেচন সিন্দুৰৰ অধীনত অব্যাহত থকা সন্ত্ৰাসবাদ বিৰোধী কাম কাজ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি বিশ্বজুৰি প্ৰচাৰৰ বাবে সম্প্ৰতি ভাৰতৰ সৰ্বদলীয় প্ৰতিনিধি দলৰ বিশ্ব ভ্ৰমণ অব্যাহত আছে। বিশ্বৰ বিভিন্ন দেশলৈ যোৱা সাতটা প্ৰতিনিধি দলে সংশ্লিষ্ট ৰাষ্ট্ৰসমূহৰ নেতৃবৰ্গ, জ্যেষ্ঠ বিষয়া, প্ৰভাৱশালী চিন্তাবিদ, সংবাদ মাধ্যম আৰু প্ৰৱাসী ভাৰতীয়সকলক সাক্ষাৎ কৰিছে। বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত যোৱা দলটোৱে আলজেৰিয়া, ছৌদি আৰৱ, কুৱেইট আৰু বাহৰেইন ভ্ৰমণ সামৰি আজি পুৱা নতুন দিল্লীলৈ ঘূৰি আহে। আজি আন দুটা প্ৰতিনিধি দলো দেশলৈ ঘূৰি অহাৰ কথা। নতুন দিল্লীত সংবাদ মাধ্যমক বৈজয়ন্ত পাণ্ডাই এই ভ্ৰমণক অত্যন্ত সফল বুলি অভিহিত কৰি কয় যে তেওঁলোকে ভ্ৰমণ কৰা দেশকেইখনে সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট মতামত প্ৰকাশ কৰিছে। তেওঁ কয় যে এই দেশকেইখনে ভাৰতৰ স্থিতি বুজি পাইছে আৰু এই বিষয়ত কোনো ধৰণৰ স্পষ্টীকৰণ দিবলগীয়া হোৱা নাই। শ্ৰীপাণ্ডাই ভাৰতক অহিংসা নীতিত বিশ্বাসী দেশ হিচাপে উল্লেখ কৰি কয় যে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত থকা সত্যক উন্মোচন কৰাই আছিল প্ৰতিনিধি দলটোৰ ভ্ৰমণৰ উদ্দেশ্য। ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে লোৱা কঠোৰ ব্যৱস্থাৰ বিষয়েও প্ৰতিনিধি দলটোৱে সংশ্লিষ্ট দেশকেইখনৰ নেতৃবৰ্গক অৱগত কৰায় বুলি শ্ৰীপাণ্ডাই প্ৰকাশ কৰে। ডি এম কেৰ সাংসদ কানিমুঝি কৰুণানিধিৰ নেতৃত্বৰ সৰ্বদলীয় প্ৰতিনিধি দলটো ৰাছিয়া, লাটভিয়া, শ্লোভেনিয়া, গ্ৰীচ আৰু স্পেইন ভ্ৰমণ সামৰি দেশলৈ ঘূৰি আহিব। জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝাৰ নেতৃত্বৰ দলটোও আজি সন্ধিয়া দেশত উপস্থিত হ'ব। দলটোৱে আজি মালয়েছিয়াত দেশখনৰ বিদেশ মন্ত্ৰালয় আৰু আন্তৰ্জাতিক বাণিজ্য সম্বন্ধীয় সংসদীয় বিশেষ কমিটীৰ সৈতে বৈঠকত বহে। তেওঁলোকে দেশখনৰ সংসদ হাউচ অব ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষকো সাক্ষাৎ কৰে। এই ভ্ৰমণত দলটোৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ শক্তিশালী বাৰ্তাৰ বিষয়ে দেশখনৰ নেতৃবৰ্গক জানিবলৈ দিয়ে। কংগ্ৰেছ সাংসদ শশী থাৰুৰ নেতৃত্বৰ সৰ্বদলীয় প্ৰতিনিধি দলটোৱে ব্ৰাজিলত দেশখনৰ জ্যেষ্ঠ নেতৃবৰ্গ আৰু বিষয়াৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। দলটোৱে চূড়ান্ত পৰ্যায়ত সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰি আছে। সংবাদ মাধ্যমক শ্ৰীথাৰুৰে কয় যে ৱাশ্বিংটনত চৰকাৰী বিষয়া, আইন প্ৰণেতা, ছিনেটৰ, কংগ্ৰেছৰ সদস্য, প্ৰভাৱশালী চিন্তাবিদ, সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ'ব। এন চি পিৰ শাৰদ পাৱাৰ গোটৰ সাংসদ সুপ্ৰিয়া চুলেৰ নেতৃত্বত যোৱা আন এটা সৰ্বদলীয় প্ৰতিনিধি দলে কাইৰোত ইজিপ্তৰ বিদেশ মন্ত্ৰালয় পৰিষদৰ সৈতে বৈঠকত মিলিত হয়। দলটোৱে কাইৰোৰ অল হৰেয়া গাৰ্ডেনত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি নিবেদনেৰে শ্ৰদ্ধা জনায়। লাইবেৰিয়াত শিৱসেনাৰ সাংসদ শ্ৰীকান্ত সিন্দেৰ নেতৃত্বৰ প্ৰতিনিধি দলটোৱে দেশখনৰ ৰাষ্ট্ৰপতি জোছেফ নুমা বৱাকাই আৰু বিদেশ পৰিক্ৰমা মন্ত্ৰী ছাৰাহ বেচলো নান্তিৰ সৈতে আলোচনাত মিলিত হয়। তেওঁলোকে হাউচ অব ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ ৰিচাৰ্ড নগবে কুনকো সাক্ষাৎ কৰে। সংবাদ মাধ্যমত শ্ৰীসিন্দে কয় যে তেওঁলোকে ভ্ৰমণ কৰা আটাইকেইখন দেশেই ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী যুঁজখনলৈ সমৰ্থন জনাইছে আৰু সন্ত্ৰাসবাদক গোলকীয় ভাবুকি হিচাপে অভিহিত কৰিছে। অসমৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনত কথা বতৰা পাতে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতি আৰু ৰাজ্যখনৰ বিভিন্ন অঞ্চলত পৰা ইয়াৰ প্ৰভাৱ সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰে। ৰাজ্য চৰকাৰে সম্ভৱপৰ সকলো ধৰণৰ সাহায্য বানপীড়িতক আগবঢ়োৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক জনায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বান পৰিস্থিতিৰ বুজ লৈছে। তেওঁ লগতে কয় যে সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্তসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিছে। প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ শোচনীয় বান পৰিস্থিতি সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙৰ সৈতেও টেলিফোনযোগে কথা পাতে। শ্ৰীমোদীয়ে বান ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰা ৰাজ্যখনক সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰী টামাঙে ইয়াৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জনাই কয় যে পৰিস্থিতি চম্ভালিবৰ বাবে ৰাজ্য প্ৰশাসন সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ আৰু দুৰ্যোগৰ কবলত পৰা লোকসকলক সকলো ধৰণৰ প্ৰয়োজনীয় সাহায্য আগবঢ়োৱা হৈছে। ব্ৰাজিলৰ ব্ৰাছিলিয়াত অনুষ্ঠিত একাদশ ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ যোগাযোগ মন্ত্ৰীসকলৰ বৈঠকত ভাৰতে বহনক্ষম আৰু ভৱিষ্যতৰ বাবে সাজু ডিজিটেল বিকাশৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিছে। কালি অনুষ্ঠিত এই বৈঠকত যোগাযোগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ পেম্মাছানী চন্দ্ৰশেখৰে ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিক বিস্তাৰিত আৰু পৰিৱৰ্তনশীল ডিজিটেল প্ৰশাসনৰ দিশত গোলকীয় মান নিৰ্ণয়কাৰী হিচাপে উল্লেখ কৰে। তেওঁ এই ক্ষেত্ৰত আধাৰ আৰু ইউ পি আইৰ দৰে চৰকাৰৰ গুৰুত্বপূৰ্ণ ব্যৱস্থাসমূহত আলোকপাত কৰে। ডঃ চন্দ্ৰশেখৰে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ বিকাশৰ বাবে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহক সহযোগিতা গভীৰ কৰি তুলিবলৈ আহ্বান জনায়। বৈঠকত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহে সীমান্তৰ ইপাৰৰ ডিজিটেল উদ্ভাৱন আৰু বহন ক্ষমতাৰ প্ৰচাৰৰ বাবে চূড়ান্ত ঘোষণা পত্ৰ গ্ৰহণ কৰে। ডঃ চন্দ্ৰশেখৰে এই বৈঠকৰ আয়োজক ব্ৰাজিলৰ নেতৃত্বক প্ৰশংসা কৰে। তেওঁ লগতে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীক অহা বছৰ ভাৰতত হ'বলগীয়া দ্বাদশ ব্ৰিক্ছ যোগাযোগ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পঞ্জাব আৰক্ষীয়ে পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI আৰু পাকিস্তানত থকা খালিস্তানী সমৰ্থক গোপাল সিং চাওলাৰ সৈতে শক্তিশালী যোগাযোগত থকা এজন চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰিছে। গগনদ্বীপ সিং নামৰ অভিযুক্তজনক কালি সন্ধিয়া টাৰ্ণ টাৰাণৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। চৰকাৰী সূত্ৰ অনুসৰি শ্ৰীসিঙে কেতবোৰ সংবেদনশীল তথ্য শত্ৰু দেশক যোগান ধৰিছিল। আৰক্ষীয়ে কয় যে গগনদ্বীপ সিঙে কেইবাবছৰ ধৰি সেনাৰ চালচলনৰ তথ্য পাকিস্তানী বিষয়াসকলক যোগান ধৰি আহিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 6 জুনত জম্মু কাশ্মীৰত সেনাব দলং উদ্বোধন কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ সিঙে কয় যে বিশ্বৰ সৰ্বোচ্চ এই ৰেল দলং নৱ ভাৰতৰ শক্তি আৰু দৰ্শনৰ প্ৰতীক হিচাপে থিয় দিছে। তেওঁ লগতে কয় যে উধামপুৰ শ্ৰীনগৰ বাৰামুল্লা ৰেল যোগাযোগ প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ কৰা সেনাব ৰেল দলংখন অতি কঠিন প্ৰাকৃতিক প্ৰত্যাহ্বানৰ মাজতো অটল হৈ থাকিব পৰাকৈ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি উলিওৱা হৈছে। ইটালীত থকা ইউৰোপৰ আটাইতকৈ সক্ৰিয় হিচাপে পৰিচিত মাউণ্ট ইটনা আগ্নেয়গিৰিৰ কালি উদগীৰণ হয়। আগ্নেয়গিৰিটোৰ পৰা উদগীৰণ হোৱা ছাই আৰু ধোঁৱাই ছিচিলিৰ আকাশ আৱৰি ধৰে। লগে লগে পৰ্যটকসকলৰ মাজত আতংকৰ সৃষ্টি হয়। ছিচিলিৰ ৰাষ্ট্ৰপতি ৰেনাটো স্কিফেনিয়ে কয় যে উদগিৰিত লাভা প্ৰাকৃতিক অঞ্চলসমূহলৈ বৈ অহা নাই আৰু জনবসতিপূৰ্ণ এলেকাত কোনো ধৰণৰ বিপদৰ সৃষ্টি কৰা নাই। প্ৰশাসনে সামগ্ৰিক পৰিস্থিতিৰ সূক্ষ্ম দৃষ্টি ৰাখিছে আৰু জনসাধাৰণক সতৰ্কতা অৱলম্বনৰ আহ্বান জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ চলিত সংস্কৰণৰ ফাইনেল খেলখন আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পাঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া 7:30 বজাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হ'ব। ৰজত পাটিদাৰ নেতৃত্বাধীন বেংগালুৰুৰ দলটোৱে চণ্ডীগড়ত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰ খেলত পাঞ্জাব কিংছক 8 উইকেটত আৰু শ্ৰেয়াছ আয়াৰৰ নেতৃত্বাধীন পাঞ্জাব কিংছে আহমেদাবাদত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰ খেলত মুম্বাই ইণ্ডিয়ানছক 5 উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে এই পৰ্যন্ত আজি খেলিবলগীয়া দল দুটাৰ কোনো এটাইও IPLৰ খিতাপ দখল কৰিব পৰা নাই। ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ অলিম্পিক পদক বিজয়ী PV সিন্ধুৱে মহিলাৰ শাখাৰ ৰাউণ্ড 32ত বিজয়ী হৈ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। ইণ্ডোনেছিয়াৰ ইষ্টৰা চেনায়ানত অনুষ্ঠিত খেলত তেওঁ জাপানৰ নজমি অকুহাৰাক 22-20, 21-23, 21-15 গেমত পৰাজিত কৰে। পুৰুষৰ ছিংগলছত ভাৰতৰ লক্ষ্য সেন প্ৰথম ৰাউণ্ডতে পৰাজিত হয়। চীনৰ CUKৰ বিৰুদ্ধে 11-21, 22-20, 15-21 গেমত তেওঁ পৰাজিত হয়। আনহাতে অনুপমা উপাধ্যায় দক্ষিণ কোৰিয়াৰ কিম গা ইউনৰ বিৰুদ্ধে খেলি পৰাজিত হয়। আজি ভাৰতৰ HS প্ৰণয়ৰ লগতে পুৰুষৰ ডাবলছত সত্বিক ছাইৰাছ ৰাণকী ৰেড্ডি আৰু চিৰাগ ছেট্টি নিজৰ নিজৰ খেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বৰ সৰ্বদলীয় প্ৰতিনিধি দলটো আলজেৰিয়া, ছৌদি আৰব, কুৱেইট আৰু বাহৰেইন ভ্ৰমণ সামৰি আজি পুৱা নতুন দিল্লীলৈ ঘূৰি আহে। অসমৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি সকলো ধৰণৰ সাহায্যৰ প্ৰতিশ্ৰুতি দিয়ে। ব্ৰাজিলৰ ব্ৰাছিলিয়াত অনুষ্ঠিত ব্ৰিক্ছৰ অন্তৰ্ভুক্ত দেশসমূহৰ যোগাযোগ মন্ত্ৰীসকলৰ বৈঠকত ভাৰতে বহনক্ষম আৰু ভৱিষ্যতৰ বাবে সাজু ডিজিটেল বিকাশৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। ইটালীত থকা ইউৰোপৰ আটাইতকৈ সক্ৰিয় হিচাপে পৰিচিত মাউণ্ট ইটনা আগ্নেয়গিৰিৰ কালি উদগীৰণ হয় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পাঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।